كل نفس ذائقة الموت وإنما توفون أجوركم يوم القيامة فمن زحزح عن النار وأدخل الجنة فقد فاز وما الحياة الدنيا إلا متاع الغرور
প্রতিটো প্ৰাণীয়ে মৃত্যুৰ হাত গ্ৰহণ কৰিব আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব এতেকে যাক জুইৰ ওপৰত আঁতৰত ৰখা হ'ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ'ব তেওঁৱেই হৈছে সফল পাৰ্থিৱ জীৱনটো চলনময় ভোগৰ বাহিৰে আন একো নহয়